এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত, কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি, ডিফুৰ তাৰালংছৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত কাৰ্বিসকলৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ, মালয়েছিয়াৰ বিদেশ উপমন্ত্ৰীৰ সৈতে বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দ্বিপাক্ষিক আলোচনা, সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষাৰ লক্ষ্যৰে আজি বিশ্ব ঐতিহ্য দিৱস পালন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাব কিংছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুযায়ী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসনৰ বাবে দাখিল কৰা 7,174 মনোনয়ন পত্ৰৰ ভিতৰত 189 মনোনয়ন পত্ৰ নাকচ হয় আৰু 6,761 মনোনয়ন পত্ৰ বৈধ বিবেচিত হয়। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা অৰ্থাৎ কালি 234 মনোনয়ন প্ৰত্যাহাৰ কৰা হয়। 397 জিলা পৰিষদৰ বাবে আৰু আঞ্চলিক পঞ্চায়তৰ 2,192 আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। গাঁও পঞ্চায়তৰ 21,920 আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। সমাগত পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰ জিলাৰ মুঠ 2,306 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গাঁও পঞ্চায়তৰ সদস্য পদত ইতিমধ্যে 15 প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা এজন প্ৰাৰ্থীৰ মৃত্যু হৈছে বুলি জিলা প্ৰশাসনে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনৰ বাবে পূৰ্ণ শক্তিৰে প্ৰচাৰ চলাইছে। দলটোৱে আজি কাছাৰ জিলাত আনুষ্ঠানিকভাৱে প্ৰচাৰ অভিযান আৰম্ভ কৰে। শিলগুৰিত বিজয় সংকল্প সমাৱেশ আয়োজন কৰি দলটোৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সাংসদ পৰিমল শুক্লবৈদ্য, মন্ত্ৰী কৌশিক ৰায়কে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই এই সমাৱেশত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে জিলাখনৰ 25 জিলা পৰিষদ আসনৰ ভিতৰত 2 আৰু 162 আঞ্চলিক আসনৰ ভিতৰত 35 বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাৰ 4 পঞ্চায়তৰ কেইবাখনো প্ৰচাৰ সভাত অংশ লৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। সাংসদ ৰকিবুল হুছেইনে আজি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙাৰ মুছলমানপাৰাত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। পঞ্চায়ত নিৰ্বাচনত চেঙা আৰু মন্দিয়াৰ কংগ্ৰেছ কৰ্মীসকলৰ কৰণীয় সন্দৰ্ভত সভাত আলোচনা কৰা হয়। পাকা বেটকুচি সমষ্টিতো নিশা কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বিৰোধী কংগ্ৰেছ দলে আজি গুৱাহাটীত দলটোৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। দলটোৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত মুকলি কৰা এই ইস্তাহাৰত দলটোৱে পঞ্চায়ত দখল কৰিলে পঞ্চায়তী ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইস্তাহাৰত পঞ্চায়তৰ জৰিয়তে তৃণমূল পৰ্যায়লৈ ক্ষমতা হস্তান্তৰ, জব কাৰ্ডৰ অধিকাৰীক ন্যূনতম 100 কৰ্ম নিশ্চিতি আৰু মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰ লগতে PMAY অৰ্ধনিৰ্মিত ঘৰসমূহ সম্পূৰ্ণ কৰা, আঁচনিৰ অনুমোদনৰ বিত্তীয় বৰ্ষটোতে নিৰ্মাণ কাৰ্য সমাপ্ত কৰা, সময়মতে পুঁজি মুকলি কৰা আৰু সকলো আঁচনিৰ সফল ৰূপায়ণ সুনিশ্চিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ লগতে ইস্তাহাৰত আঁচনি নিৰ্ধাৰণ, হিতাধিকাৰী নিৰ্বাচনত হোৱা দুৰ্নীতি, সজন তোষণ বৈষম্যৰ অৱসান ঘটাই সকলোৰে সম অধিকাৰ সমবিকাশ সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনসমূহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। অহা 7 হ'বলগীয়া দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে হাতছিঙিমৰে 2,851 নিৰ্বাচনী বিষয়াক দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এইবেলি জিলাখনত 25 ভোটকেন্দ্ৰত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। একেদৰে শোণিতপুৰ জিলা প্ৰশাসনেও নিৰ্বাচনী বিষয়াসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। জিলায়ুক্ত অংকুৰ ভৰালী আৰু নিৰ্ধাৰিত নিৰ্বাচনী পৰ্যবেক্ষকৰ এটা দলে আজি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচী পৰিদৰ্শন কৰে। দলটোৱে প্ৰশিক্ষণ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰাৰ লগতে প্ৰশিক্ষণত অংশ লোৱা বিষয়া কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে। শ্ৰীভূমি জিলাতো নিৰ্বাচনী বিষয়াসকলৰ বাবে কাইলৈৰ পৰা দুদিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাৰ্বি আংলঙৰ ডিফুৰ তাৰালংছৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত কাৰ্বিসকলৰ আদিম ধৰ্মৰ আৰণ বাৰিম চিংৰুম আমেৰ সভাত অংশ লয়। জনসভাত ভাষণ প্ৰসংগত তেওঁ কয় যে 5,000 পুৰণি কাৰ্বি আৰণ বাৰিমৰ আদৰ্শ পৰম্পৰা, ৰীতি নীতি, ধৰ্মীয় বিশ্বাস আৰু সাজ পোছাকে কাৰ্বিসকলৰ পৰিচয় বহন কৰি আহিছে। ডঃ শৰ্মাই সভাত জিলাখনত 100 ৰংকেৰ পূজাৰ গৃহ নিৰ্মাণৰ লগতে কাৰ্বি পুৰোহিতসকলৰ বাবে 10,000 টকাকৈ সাহাৰ্য আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে। কাৰ্বি সাংস্কৃতিক সমাজৰ শিল্পীয়ে প্ৰদৰ্শন কৰা কাৰ্বি লোকনৃত্য উপভোগ কৰি তেওঁ শিল্পীসকলক গুৱাহাটীৰ সৰু সজাইলৈ আমন্ত্ৰণ জনায়। ইয়াৰ লগতে তেওঁ জিলা পৰ্যায়ৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে ডিফুট পৰ্যালোচনা বৈঠকত মিলিত হয়। আলোচনাত ভূমি আৰু ৰাজ্য সংস্কাৰ, বিবাদ সমাধান, ভূমি হস্তান্তৰ, আন্তঃগাঁথনি উন্নয়ন সম্পৰ্কে পৰ্যালোচনা কৰা হয়। আন এখন বৈঠকত তেওঁ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ কেইবাটাও সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে বিভিন্ন উন্নয়নমূলক বিষয়ত আলোচনা কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
কাৰ্বি আংলঙৰ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী, বিশেষকৈ ডিফু চহৰত নিৰ্মাণ কৰা 108 কোটি টকা পথ বা ৰাস্তা ঘাটৰ শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। অংগনবাদী কৰ্মী সহায়িকাসকলৰ সৈতেও কথা পতাৰ সৌভাগ্য হ'ল। আৰু কাৰ্বি আংলঙত অহা কেইটামান দিনত আৰম্ভ কৰিবলগীয়া সৈনিক স্কুল, ভেটেনাৰী কলেজ, এগ্ৰিকালচাৰ কলেজ আৰু ডিচেম্বৰত আমি উদ্বোধন কৰিব বিচৰা কেন্সাৰ হস্পিটেলৰ বিষয়েও পুংখানুপুংখভাৱে আলোচনা হ'ল। ইয়াৰ উপৰিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়াসকল আৰু মুখ্য সচিবকে ধৰি অসম চৰকাৰৰ বিষয়াসকলৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যা আৰু বিভিন্ন বিষয় এইসমূহ সম্পৰ্কেও আমি প্ৰায় 4 ঘণ্টা সময় আজি কথা বতৰা পতা।
বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত দেশখনৰ বিদেশ উপমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁ মালয়েছিয়াৰ পৰম্পৰাগত জাদিবাতিক বস্ত্ৰশিল্পৰ এখন কৰ্মশালা তথা বিপণীও পৰিদৰ্শন কৰে। ইয়াৰ লগতে দেশখনৰ কেইবাটাও ঔদ্যোগিক সংস্থাৰ সৈতে বৈঠকত মিলিত হয়। বিনিয়োগৰ সম্ভাৱনালৈ শীঘ্ৰে মালয়েছিয়াৰ ঔদ্যোগিক সংস্থাৰ এটি দল অসমলৈ অহাৰ কথা বুলি তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰে। উল্লেখযোগ্য যে কুৱালালামপুৰত আজিৰে পৰা অনুষ্ঠিত মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত শ্ৰীমাৰ্ঘেৰিটাৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত দেশৰ উত্তৰ পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব সহকাৰে লৈ ভাৰতে নিজৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাক তুলি ধৰাৰ প্ৰয়াস কৰিব। ভাৰত আছিয়ান পৰ্যটন পেছাদাৰী বিনিময় কাৰ্যসূচী 2025ৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই এই কাৰ্যসূচীত অংশ লৈছে। দুদিনীয়া এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও আগশাৰী ব্যৱসায়িক নেতা আৰু প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা বছৰ অনুষ্ঠিত একবিংশ ভাৰত আছিয়ান শীৰ্ষ সন্মিলনত এই বছৰৰ ভাৰত আছিয়ান পৰ্যটন বৰ্ষ পালনৰ পৰিকল্পনা কৰা হৈছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশাৰ পৰা।
ধন্যবাদ মৰমী কাশ্যপ। আজি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। এই দিনটোক কীৰ্তিচিহ্ন আৰু ঐতিহ্যময় স্থানসমূহৰ দিন হিচাপেও জনা যায়। এই বছৰ এই দিৱসৰ বিষয়বস্তু হৈছে ঐতিহ্যমণ্ডিত স্থানসমূহত দুৰ্যোগ আৰু সংঘাতৰ ভাবুকি। বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষা তথা সেইসমূহৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে 18 এপ্ৰিলৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগে ইয়াৰ অধীনৰ দেশৰ বিভিন্ন প্ৰান্তৰ কীৰ্তিচিহ্ন আৰু স্থানসমূহ আজি জনসাধাৰণৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰিছে। অসমৰ ঐতিহ্যমণ্ডিত দেৱালয়সমূহৰ অন্যতম শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ সমীপৰ শিঙৰিৰ গুপ্তেশ্বৰ দেৱালয়। ধৰ্মীয় আৰু পৰ্যটনৰ দিশৰ পৰা গুৰুত্ব লাভ কৰি অহা এই প্ৰাচীন দেৱালয়খনৰ বিষয়ে জনাইছে আমাৰ শোণিতপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে।
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাষ্ট্ৰীয় ঘাইপথ 15-10 কিলোমিটাৰ দূৰত অৱস্থিত আছে গুপ্তেশ্বৰ দেৱালয়। ধৰ্মীয় আৰু পৰ্যটনৰ ক্ষেত্ৰৰ ফালৰ পৰাও শোণিতপুৰ দৃষ্টিৰ কাৰণে এক বিশেষ স্থানো ক'ব পৰা যায় শিঙৰিৰ গুপ্তেশ্বৰ দেৱালয়। লোকমান্যতা আৰু বিভিন্ন ধৰ্মগ্ৰন্থৰ অনুসৰি হৰিহৰৰ যুদ্ধৰ পিছত ভগৱান শিৱই সেই স্থানতে গৈ গুপ্ত বাস কৰাৰ বাবে সেই মন্দিৰক গুপ্তেশ্বৰ মন্দিৰ বুলিও কোৱা হয়। তাত শিৱৰাত্ৰি আৰু শ্ৰাৱণৰ মাহত ভক্তৰ সমাগম অত্যাধিক বেছি হোৱা দেখা যায়। বৰ্তমানেও পুৰাতত্ব বিভাগ আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগে তাত পৰ্যটকৰ থকাৰ বাবে অতিথিশালাও নিৰ্মাণ কৰি আছে আৰু প্ৰত্যেক বছৰে হাজাৰ হাজাৰ বিদেশী পৰ্যটকো শিঙৰিৰ গুপ্তেশ্বৰ দেৱাললৈ আহে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া নগৰৰ মাছমজিয়াত ESTCৰ সমীপত চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা বীৰাংগনা সতী সাধিনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। চুতীয়া উন্নয়ন পৰিষদৰ 12 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তিটো উন্মোচন কৰি শ্ৰীসোণোৱালে বীৰাংগনা সতী সাধিনীৰ আদৰ্শেৰে আমি আগুৱাই যাব লাগিব বুলি মত প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী ৰূপেশ কুৱালা, শদিয়াৰ বিধায়ক বলিন চেতিয়াসহ চুতীয়া উন্নয়ন পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া জাতীয় সংগঠন আৰু চুতীয়া মহিলা সন্মিলনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অহা 4 মে'ত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভঁৰালীৰ অধ্যক্ষতাত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, অতিৰিক্ত জিলা আয়ুক্ত তথা নডেল বিষয়া কবিতা কাকতি কোঁৱৰ, পৰীক্ষা কেন্দ্ৰৰ অধীক্ষক আৰু অন্যান্য জিলা পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে। সভাত পৰীক্ষাৰ সময়ছোৱাত শৃংখলা, স্বচ্ছতা আৰু সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। জিলাখনৰ পৰীক্ষা কেন্দ্ৰসমূহত প্ৰায় 2160 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব বুলি আশা কৰা হৈছে। শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ ভাতৃ সংগঠন শংকৰ মাধৱ সাংস্কৃতিক সমাজৰ উদ্যোগত আজি গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ খেলপথাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 5,000 নামতীয়ে গুৰুজনাৰ অমূল্য সৃষ্টিৰাজী বৰগীত, ঘোষানাম, হোলীগীত, বিয়ানাম আদি পৰিৱেশন কৰি চৌপাশে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰে পৰা 550 বছৰ পূৰ্বে নাম গীত, বাদ্য, কলা, সংস্কৃতি সৃষ্টি কৰি অসমীয়া জাতিক চহকী জাতি হিচাপে প্ৰতিষ্ঠিত কৰি গৈছে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লখিমপুৰৰ লালুক খুনাপুৰত ৰঙানদী উন্নয়ন মঞ্চৰ উদ্যোগত আৰু ৰঙানদী সমষ্টিবাসীৰ সহযোগত আজি ৰঙালী মহোৎসৱ অনুষ্ঠিত হয়। এই ৰঙালী মহোৎসৱত 2,500 গৰাকী শিল্পীয়ে একেলগে বিহু, ঝুমুৰ, মিচিং আৰু সোণোৱাল কছাৰী নৃত্যৰ প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে স্থানীয় বিধায়ক মানৱ ডেকা, অসম যুৱ আয়োগৰ সদস্য তথা বহুকেইগৰাকী অভিনেতা অভিনেত্ৰী আৰু অসমৰ জনপ্ৰিয় ইউটিউবাৰসকল উপস্থিত থাকে। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
বড়ো জনগোষ্ঠীৰ জাতীয় সমস্যা সমাধানৰ বাবে গণ আন্দোলনৰ গুৰি ধৰোঁতা প্ৰেম সিং ব্ৰহ্মৰ 19 সংখ্যক মৃত্যুতিথি আজি পালন কৰা হয়। উদাংশ্ৰী আলাৰী প্ৰেম সিং ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত আৰু BTC প্ৰশাসনৰ সহযোগত আয়োজিত এই অনুষ্ঠানত BTC মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকি উদাংশ্ৰী প্ৰেম সিং ব্ৰহ্মৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ প্ৰেম সিং ব্ৰহ্মৰ স্মৃতিত এখন স্মৰণিকা উন্মোচন কৰে। ৰাজহুৱা স্মৃতিচাৰণ সভাত ভাষণ দি শ্ৰীবৰুৱাই প্ৰেম সিং ব্ৰহ্মৰ সমাধি উন্নয়নৰ বাবে বিগত বছৰত 1 কোটি টকা প্ৰদান কৰা হৈছে আৰু সমাগত বাজেটত পুনৰ 1 কোটি টকা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে। অসম নাট্য সন্মিলনৰ হোজাই সদৰ শাখাৰ সৌজন্যত প্ৰথমবাৰৰ বাবে আজিৰে পৰা 3-দিনীয়াকৈ দ্বিভাষিক নাট সমাৰোহৰ আয়োজন কৰা হৈছে। এই দ্বিভাষিক নাট সমাৰোহত অসমীয়া আৰু বাংলা এই দুটা ভাষাত 4খন নাটক মঞ্চস্থ হ'ব। ইতিমধ্যে গুৱাহাটী ড্ৰামাটিক ছ'চাইটি, তেজপুৰৰ ঐতিহাসিক বানমঞ্চ আৰু লামডিঙৰ আনন্দম ড্ৰামা গোষ্ঠী হোজাইত উপস্থিত হৈছে। এই সমাৰোহত বিশিষ্ট নাট্যকাৰ পৰিচালক দুলাল ৰয়, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠককে ধৰি অসম নাট্য সন্মিলনৰ সভাপতি হিৰণ্য হাজৰিকা প্ৰমুখ্যে আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। হোজাই সাহিত্য সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই নাট সমাৰোহ সম্পূৰ্ণ বিনামূলীয়া হোৱাৰ লগতে ইয়াৰ লগত সংগতি ৰাখি হোজাই নাট্য সন্মিলনৰ তৰফৰ পৰা 2টা বঁটাও প্ৰদান কৰা হ'ব। দক্ষিণ শালমৰা মানকাছৰ জিলা ফুটবল সন্থাই নতুনকৈ সংবিধান প্ৰস্তুত কৰাৰ লগতে জিলাখনত মণ্ডল পৰ্যায়ৰ ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ফুটবল টুৰ্ণামেণ্টৰ জৰিয়তে নতুনকৈ জিলাখনৰ ফুটবল খেলৰ দলটো গঠন কৰা হ'ব। সন্থাটোৱে আজি এখন সংবাদমেল আয়োজন কৰি এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03-6126-1876 আৰু 2662325 এই 2টা নম্বৰত ফোন কৰি আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্ৰীড়া বাৰ্তা আৰু প্ৰাসংগিক আদি অনুষ্ঠান সম্পৰ্কত অভিমত আৰু পৰামৰ্শ আগবঢ়াব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। 2টা দলে 6খনকৈ খেলৰ পৰা বৰ্তমান 8 পইণ্টকৈ লাভ কৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি। ডিফুৰ টাৰ্লাংছৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত কাৰ্বিসকলৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। মালয়েছিয়াৰ বিদেশ উপমন্ত্ৰীৰ সৈতে বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দ্বিপাক্ষিক আলোচনা। সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষাৰ লক্ষ্যৰে আজি বিশ্ব ঐতিহ্য দিৱস পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাব কিংছৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।